ما كان للنبي والذين آمنوا أن يستغفروا للمشركين ولو كانوا أولي قربى من بعد ما تبين لهم أنهم أصحاب الجحيم.
নবী আৰু যিসকলে ইমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্ৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়। যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী।